পাচনীসকলৰ কৰ্ম 8 অধ্যায় চমৰিয়াত ফিলিপৰ প্ৰচাৰ। ষ্টিফানক বধ কৰাৰ কথা চৌলৰো সন্মতি আছিল। সেই সময়ত জিৰচালেমত থকা মণ্ডলীৰ বিৰুদ্ধে বৰতাৰণা হৈছিল আৰু পাচনীসকলৰ বাহিৰে আন বিশ্বাসীসকল সমগ্ৰ যিহুদা আৰু চমৰীয়া দেশৰ ঠায়ে ঠায়ে সিঁচৰিত হৈ গ'ল। ভক্ত লোকসকলে ষ্টিফানক মৈদাম দিলে আৰু তেওঁৰ কাৰণে বৰকৈ ক্ৰন্দন কৰিলে, কিন্তু চৌলে ঘৰে ঘৰে গৈ পুৰুষ আৰু মহিলাক বলেৰে ধৰি আনি বন্দীশালত থৈ মণ্ডলীৰ উৎপাত কৰিব ধৰিলে। কিন্তু যিসকল বিশ্বাসী সিঁচৰিত হৈ গ'ল তেওঁলোকে সকলো ঠাইতে শুভবাৰ্তাৰ বাক্য প্ৰচাৰ কৰিলে। ফিলিপে চমৰীয়া নগৰলৈ গৈ খ্ৰীষ্টৰ কথা ঘোষণা কৰিবলৈ ধৰিলে। তাতে ফিলিপে কৰা আচৰিত কৰ্মবোৰ শুনি আৰু দেখি লোকসকলে একান্ত মনেৰে তেওঁৰ কথা শুনিব ধৰিলে, কিয়নো অহুচি আত্মাই ধৰা অনেক মানুহৰ পৰা ভূতবোৰে আতাশ পাৰি ওলাই গ'ল। বহুতো পক্ষাঘাত ৰোগী আৰু খুৰা লোকসকলক সুস্থ কৰা হ'ল। তাতে সেই নগৰত মহা আনন্দ হ'ল। সেই নগৰতে আগেয়ে মায়াকৰ্ম অভ্যাস কৰা চিমুন নামৰ এজন মানুহ আছিল। সেই মানুহজনে চমৰীয়াবাসীৰ আগত নিজকে বৰ এজন লোক বুলি দাবী কৰি চমক লগাইছিল। সৰুৰে পৰা ডাঙৰলৈকে সকলো চমৰীয়াবাসীয়ে তেওঁৰ কথাত মনোযোগ দিছিল। তেওঁলোকে কৈছিল, এইজন ঈশ্বৰৰ মহান শক্তিশালী ব্যক্তি। তেওঁ ভালেমান দিন ধৰি মায়াকৰ্মৰে চমক দেখুওৱাৰ কাৰণে মানুহবোৰে তেওঁক মানিছিল। কিন্তু ফিলিপে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰাত তেওঁলোকে বিশ্বাস কৰিলে আৰু বিশ্বাস কৰা সকলো পুৰুষ আৰু মহিলাক যীশুখ্ৰীষ্টৰ নামত বাপ্তিস্ম দিয়া হ'ল। পাছত সেই চিমুনে নিজেও বিশ্বাস কৰি বাপ্তিস্ম ল'লে। তাৰ পাছত তেওঁ ফিলিপৰ লগত থাকি আচৰিত চিন আৰু কাৰ্যবোৰ সিদ্ধ হোৱা দেখি বিস্ময় মানিলে। চমৰীয়াবাসী এনেদৰে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা শুনি জিৰচালেমত থকা পাচনীসকলে পিতৰ আৰু জোহনক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে। পিতৰ আৰু জোহনে সেই ঠাইলৈ আহি তাত থকা লোকসকলে যেন পবিত্ৰ আত্মা পায় তাৰ বাবে প্ৰাৰ্থনা কৰিলে, কিয়নো তেতিয়ালৈকে তেওঁলোকৰ ওপৰত পবিত্ৰ আত্মা অহা নাছিল। কেৱল তেওঁলোকক প্ৰভু যীশুৰ নামত বাপ্তিস্মহে দিয়া হৈছিল। পাছত পাচনীসকলে লোকসকলৰ ওপৰত হাত দিলে আৰু তেওঁলোকে তেতিয়া পবিত্ৰ আত্মা পালে। চিমুনে যেতিয়া দেখিলে যে পাচনীসকলে হাত দিয়াত পবিত্ৰ আত্মা দান কৰা হৈছে, তেতিয়া তেওঁ পাচনীসকলক ধন যাচি ক'লে, এই শক্তি মোকো দিয়ক, ময়ো যেন যিজনৰ ওপৰতে হাত ৰাখোঁ তেওঁ যেন পবিত্ৰ আত্মা পায়। কিন্তু পিতৰে চিমুনক ক'লে, তুমি আৰু তোমাৰ ধন ধ্বংস হওক, কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায়। আমাৰ এই কামত তোমাৰ কোনো ভাগ বা অংশ নাই, যিহেতু ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয়। তুমি এই দুষ্টতাৰ পৰা মন পালটন কৰা আৰু প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰা, হয়তো তোমাৰ মনৰ এই মন্দ চিন্তা তেওঁ ক্ষমাও কৰিব পাৰে। কিন্তু মই দেখিছোঁ তোমাৰ মন তিতা পিত্তৰ নিচিনা আৰু তুমি পাপৰ বন্ধনত আছা। এতিয়া চিমুনে উত্তৰ দিলে, আপোনালোকে যি কৈছে তাৰ কোনো কথাই মোৰ জীৱনত যেন নঘটে, এইকাৰণে আপোনালোকে মোৰ বাবে প্ৰাৰ্থনা কৰক। এইদৰে পিতৰ আৰু জোহনে প্ৰভুৰ বিষয়ে সাক্ষ্য দি বাক্য প্ৰচাৰ কৰি জিৰচালেমলৈ উলটি আহিল। বাটত তেওঁলোকে চমৰীয়াসকলৰ বিভিন্ন গাঁৱত শুভবাৰ্তা প্ৰচাৰ কৰিলে। পাছত ঈশ্বৰৰ এজন দূতে ফিলিপক ক'লে, উঠা, দক্ষিণ ফাললৈ যি পথ জিৰচালেমৰ পৰা গাজালৈ নামি গৈছে সেই পথেদি নামি যোৱা। এই পথটো মৰুভূমিৰ মাজত আছিল। তেতিয়া ফিলিপে প্ৰস্তুত হৈ সেই বাটেদি গ'ল। বাটত ইথিওপিয়া দেশৰ এজন মানুহক লগ পালে। তেওঁ ইথিওপিয়া ৰাণী কান্দাকীৰ সকলো ধন সম্পদ চোৱা চিতা কৰিবলৈ ক্ষমতা পোৱা নপুংসক ৰাজকৰ্মচাৰী আছিল। ঈশ্বৰৰ ভজনা কৰিবলৈ তেওঁ জিৰচালেমলৈ আহিছিল। তেওঁ নিজৰ ৰথত বহি উলটি গৈ থাকোঁতে যীশুৱে ভাৱৱতীৰ পুস্তক পঢ়ি গৈছিল। এনে সময়তে আত্মাই ফিলিপক ক'লে, তুমি কাষলৈ গৈ সেই ৰথৰ লগে লগে যোৱা। তেতিয়া ফিলিপে ওচৰলৈ লৰি গৈ তেওঁ যীশুৱে ভাৱৱতীৰ পুস্তক পঢ়া শুনি সুধিলে, আপুনি যি পঢ়িছে সেই বিষয়ে অৰ্থ জানো বুজি পাইছে? তেওঁ ক'লে, কোনোবাই মোক বুজাই নিদিলে মই কেনেকৈ বুজি পাম? তাতে তেওঁ ফিলিপক ৰথত উঠি তেওঁৰ সৈতে বহিবলৈ অনুৰোধ কৰিলে। ধৰ্মশাস্ত্ৰ যি অংশটো তেওঁ পঢ়িছিল সেয়া এই মাৰিবলৈ নিয়া মেৰ পোৱালীৰ নিচিনাকৈ তেওঁক আনিলে আৰু নোম কটিয়াৰ আগত মেৰ পোৱালী নিজম হৈ থকাৰ দৰে তেওঁ নিজৰ মুখ নেমেলিলে। তেওঁ অপমানিত হোৱা কালত ন্যায় বিচাৰ কৰা নহ'ল। তেওঁৰ বংশৰ কথা কোনে ক'ব, কিয়নো পৃথিৱীৰ পৰা তেওঁৰ জীৱন লৈ যোৱা হ'ল? এই কথা পঢ়ি নপুংসকে ফিলিপক সুধিলে, অনুৰোধ কৰিছো, ভাৱৱতীয়ে কাৰ বিষয়ে এই কথা কৈছে ক'বনে? নিজৰ বিষয়ে নে অন্য কাৰোবাৰ বিষয়ে কৈছে? তেতিয়া ফিলিপে মাত লগাই যীশুৱা পুস্তকৰ এই শাস্ত্ৰ অংশৰ পৰা আৰম্ভ কৰি তেওঁৰ আগতে যীশুৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে। এইদৰে বাটত যাওঁতে যাওঁতে এডোখৰ জলাশয়ৰ ওচৰ পোৱাত নপুংসকে ক'লে, চাওক, ইয়াতে পানী আছে, গতিকে বাপ্তিস্ম লোৱাত এতিয়া মোৰ কি বাধা আছে? ফিলিপে ক'লে, যদি সমস্ত মনেৰে বিশ্বাস কৰিছা তেনেহ'লে বাধা নাই। তেতিয়া বিষয়াজনে ক'লে, যীশুখ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, ইয়াক মই বিশ্বাস কৰিছোঁ। তাতে বিষয়াজনে ৰথ ৰাখিবলৈ আজ্ঞা কৰিলে। ফিলিপ আৰু নপুংসক বিষয়াজন পানীত নামিল। ফিলিপে তেওঁক বাপ্তিষ্মা দিলে। যেতিয়া তেওঁলোক পানীৰ পৰা উঠিল, প্ৰভুৰ আত্মাই ফিলিপক কাঢ়ি লৈ গ'ল যাতে নুপুহোঁগে তেওঁক পুনৰ দেখা নাপালে। তেওঁ আনন্দমনেৰে নিজ বাটে গুচি গ'ল। কিন্তু ফিলিপ পুনৰ আজদূত নগৰ উপস্থিত হ'ল আৰু সেই অঞ্চলৰ সকলো নগৰে নগৰে গৈ শুভবাৰ্তা প্ৰচাৰ কৰি চিজাৰিয়া পালে।